বানপানীত উটি অহা গছৰ মূঢ়া বাঁহৰ মূঢ়াক শিল্প ভাস্কৰ্যৰ মাজেৰে এক জীৱন্ত ৰূপ দিয়া তেজপুৰৰ এজন অৱসৰপ্ৰাপ্ত বিশিষ্ট শিক্ষাবিদৰ শিল্পকলাৰ সৃষ্টিৰাজিয়ে ৰাইজক বাৰুকৈ আকৰ্ষণ কৰি আহিছে। ইমানেই নহয়, ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ গোস্বামীৰ হাতত শিল্পকলাৰ ৰূপত প্ৰাণ পাই উঠে পানীলাওৰ খোলা, নাৰিকলৰ শুকান ডাব, টেঙামৰা আৰু বিভিন্ন গছৰ গুটিকে ধৰি বহু সামগ্ৰীয়ে এটি সৃষ্টিসুলভ মন লৈ পুৱাৰ পৰা গধূলিলৈকে শিল্প ভাস্কৰ্য গঢ়াত ব্যস্ত থকা এইগৰাকী বিশিষ্ট শিক্ষাবিদে প্ৰথম লকডাউনৰ সময়তে গছৰ মূঢ়া আৰু বাঁহৰ মূঢ়াৰে নিৰ্মাণ কৰি উলিয়াই 20ৰো অধিক শিল্প ভাস্কৰ্য। উল্লেখ্য যে তেজপুৰ চহৰৰ নিকটৱৰ্তী বাম পৰ্বতীয়া নিবাসী অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ গোস্বামী 1967 চনৰ পৰাই কোনো আনুষ্ঠানিক শিক্ষাৰ লগত কাৰো পৰা প্ৰশিক্ষণ নোলোৱাকৈয়ে এনে কঠিন ভাস্কৰ্যৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আহিছে।